Good evening, Ito Agashvani Kohima. Samlaga Kobopuria Sim Kumlongla. Pohela headlines. Dimapur, Chimukutima, Aro Newlande, HIV Taika Manoka 9,662 Ase, Health Officials Prakwesi, PL HIV Sto, Report Nakuria, Aro Samaj de Surum, Aro Bhoikarne, Lokaira Kebra, Asul de, Bishiwala Hobolease. Nagaland by Subsi Pohela Prakarne, Miss Universe India de, Ito Salba, Bhaklobolease. NBCO pra state sarkar lokoti khara korigena NGOs pra authorized na korigena paisa toka othai thakya pra mana lagai dia di sat desi aro state NHM director Dr. Akhosuri pra koisi community mobilizers kando community aro health services machudi rasta khulai dia khanase itia pura khobor Nodal Officer Integrated Health Campaign, Nagaland State AIDS Control Society and Sex Aro Deputy Director, Sexually Transmitted Infections, Dr. Zaiwang Pra Ajikwese, Districts Kan Demapur, Chumukitima or Newland Kandi, HIV Thakya 9,662 Mano Khan Thakya Se. Kinto Report Na Kuria Aro Samaj De, Suramaro Bhoi Kuria Pra Lokaira Kya Pra PL HIVs Laka Asul Gindido, Bishi Wala Hobole Se. Integrated Health Campaign Dimapuri Suru Kuridia Samai Taipra Kothakri Se. India Laka HIV Prevalence Rate To 0.22% Lokoti Saile Nagaland Rate To Bishi Hoikina 1.61% Thakya Officer Prakwisi Janda Mizoram Pasot Desh De Dosra Wala Sopsi Uchadi Thakya Se. Dr. Zaiwang Prakwisi 9,662 PLHIV Prakali 3,034 Antiretroviral Therapy ART to March 2024 Hisabdi Loyase Itu Hoile 6,628 Manokando Treatment Naloi Edukarne Outreach or Support Services to Uthaiti Bolivishi Dorkarase Campaign data de targeted intervention to ucha risk thakya groups de injecting drug users, Mikey injecting drug users, mota lokoti sex kuria, transgender manokan, Mikey sex workers, truckers aru migrants kan milagina rakhya se. ESC Dimapur, Imli Chonglapra, alag-alag stakeholders lokoti milagina itu program effective aru sustainable kori dibuli onorot kori se. Imli Chonglapra kwesi, juldi screening kuria aru prevention kori buli lage aru bacha bukhya Mikey kan majudi health issues bishi thakya se. April 2023 pra March 2024 dakti sok milaikina Nagaland pura de 48,777 manokan HIV karne test korese June to 960 positive tests hoise edukan majudi 919 do general clients asi aro 41 do antenatal care clients asi June to bra dikhai dia do bacha bukhya maiki khan majudi HIV cases bishi thaki ase Sopsi Pohila Prakarni Nagaland Ra Miss Universe India De Bhaklobole Ase Beauty and Aesthetic Society of Nagaland BASN Ra Miss Universe Nagaland India Laga Audition Do July 2 Tarikh Officially Suru Koribole Ase Khobor Manukhan Lagoti Aji Koihimari Kothakuri BASN President Milli Puchobra Janadise BASN Ra Clement Entertainment Private Limited Nichide, Miss Universe Nagaland Laka franchise to Ido Salba Uthailo Se. Tarbra Kusiki Miss Universe Nagaland India Karni audition to Ido Sal July 2 Dari Niatho Resort, Jumukutimati Rakibula Se. Ahia Salba Loigena, Miss Nagaland Jitia Kanba, Miss Universe Pageante, Sita State Represent Kuribuli Ase, Pocho Brakwesi, BASN Suru Kurigena, Itia 32 Salhoisi, Aro Chukrikan, Arbishito Nagaland State. Pra thakya khan logote bishi hobita diadi aki parhai jaise idukorni taibra idu salba suru kore miss universe pageant karoni nagaland ba state represent koribli ekta candidate pothai dibula ase basn president jondo state director of miss universe india se taibra kusi ki idunishna kitya bhi moka na pabo kilimani idu sal open audition rakhibula ase idukorni ichha thakya sob candidates logote pageanti bhag lobole matise Media, our Information Secretary, BASN, Sarah Konyak Prajanadisi, entry do 18 sal opor khan karoni khula rakhikena, registration fee do 1000 toka hobole ase. Tarpor kosi ke bhag lua khan do Nagaland laka indigenous hobole lage. Konyak prakosi registration do ahia kalibra khula rakhibole ase. Icha thakya khan ba online bra aro spot verification, spot registration bra register koribuli paribo. Registration karoni numbers khan do ase 7641007449 yani 7005284814 দি কণ্টেক্ট কৰিবলৈ আৰু স্পট ৰেজিষ্ট্ৰেশ্যনটো জুলাই 2 তাৰিখ ফুজুৰ 9:30-10:30 খবলৈ আছে। নাগালেণ্ড ভলণ্টৰী কনজিউমাৰ্ছ অৰ্গেনাইজেশ্যন NVCUৰ পৰা ষ্টেট চৰকাৰৰ লগতে চাত খাৰা কৰি কিনা NGOৰ পৰা পইচা টকাটো অথৰাইজ নাগৰিকেনে উঠাই থাকিয়াৰ পৰা মানা লগাই দিয়ে বুলি জনাই দিয়া দি চাত দিছে। NVCU প্ৰেচিডেণ্ট কেজু খটো চাবিৰ পৰা এইটো জনাই দিয়া হিচাপ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ অথৰিটিৰ লগতে কাৰাৰ পৰা লগাই দি কিনা ইউনিয়ন এছচিয়েচন NGOছ নহলে দোচৰা প্ৰাইভেট আৰু কমিউনিটি অৰ্গেনাইজেশ্যনছ লগা নাম দি পইচা টকা খান অথৰাইজ না কৰি কেনে উঠাই থাকিয়াটো ৰখাই দিবলৈ কাৰণে অনুৰোধ কৰিছে। ডিমাপুৰ মিউনিচিপেল কাউন্সিল ইমপ্লয়িজ ৱেলফেয়াৰ ইউনিয়ন পৰা ষ্টেট চৰকাৰৰ লগতে অনুৰোধ কৰি ডি এম চি জুৰিষ্ডিকশ্যন দি আহিয়া চব কমাৰ্চিয়েল গাড়ী খান পৰা আৰ্বান ইউটিলিটি ফি নহলে এণ্ট্ৰি ফি জমা কৰিবলৈ ডি এম চিৰ লগতে অধিকাৰ দিবলৈ কৈ কেনে ষ্টেটমেণ্ট দেখিয়া দি NVCU বেছি আচৰিত হৈছে। NVCUৰ পৰা ষ্টেট চৰকাৰৰ লগতে অনুৰোধ কৰি এইটো নিচিনা অৰ্ডাৰ দি কেনে পাব্লিক ফাণ্ডছ আৰু বেছি দ উন্নতি কাৰণে ৰাখিয়া পৰা নিয়ম নহয় কেনে ডিডাকশ্যন কৰি আৰু কমিশ্যন ইয়ানে পাৰ্চেণ্টেজ পাৰ্টি ফাণ্ড লগা নিয়ম দি কাটিয়া খাণ্ড মানা কৰি দিবলৈ কৈছে। যোনটো বা কণ্ট্ৰেক্টাৰ্ছ লগতে কাম কৰি লগা কোৱালিটি দি বেছি দুখ পুঞ্জাই দি আছে। ষ্টেট নেশ্যনেল হেলথ মিছন ডাইৰেক্টৰ ডঃ আখোছৰি পৰা কমিউনিটি মোবিলাইজাৰ্ছটো কমিউনিটি আৰু হেল্থ ছাৰ্ভিচেছ মাজেদি ৰাস্তা খোলাই দিয়া খান আছে বুলি কৈছে। ডিষ্ট্ৰিক্ট কমিউনিটি মোবিলাইজাৰ্ছ আৰু ব্লক আশাছ কোৱৰ্ডিনেটৰ্ছ লগা তিনিটিন ৰাখিয়া ট্ৰেইনিং অফ ট্ৰেইনাৰ্ছটো কম্প্ৰেহেনচিভ প্ৰাইমেৰী হেল্থ কেয়াৰ CPHC নিজেদি এক্সপেণ্ডেড পেকেজেছ অব ছাৰ্ভিচেছ দি তাৰ পৰা কথা কৰিছে। যোনটো আজি আয়ুষ্মান ভাৰত হেল্থ আৰু ৱেলনেছ চেণ্টাৰ কহিমাদি চুৰু কৰিছে। ডাইৰেক্টৰ বা কৈছে কি ডাঙৰ বদলি হৈ থকা লগত হেল্থ কেয়াৰ ছাৰ্ভিচেছ পৰা ইউনিভাৰ্চেল হেল্থ কভাৰেজ দি আছে আৰু চব কাৰণেই হেল্থ কেয়াৰ আনি দি আছে। এইটো কাৰণে না পুঞ্জা মানুহখন লগতে পুঞ্জাই দি বুলি তাৰ পৰা কৈছে আশাছ কামৰা দৰকাৰ কামটো কৰি আছে। নেশ্যনেল হেল্থ মিছন ষ্টেট প্ৰগ্ৰাম অফিচাৰ ডঃ মিৰুনিন্দা সিনলামৰা কৈছে কি ইউনিভাৰ্চেল হেল্থ কভাৰেজ লগা নেশ্যনেল হেল্থ পলিচিটো হেল্থ কেয়াৰ ছাৰ্ভিচেছ পৰা মানুহখন লগা দৰৱজাদাক পুঞ্জাই দিবলৈ আছে। তাৰ পৰা কৈছে কি মৰিয়া আৰু বীমাৰ খান লগা দুখ 80% এতিয়া লগালাগি নাগৰীয়া বীমাৰ খান আছে। ট্ৰেইনিং সময়তে ভাগ লোৱা খান লগতে নন কমিউনিকেবল ডিজিজেছ অৰেল হেল্থ আই এল্ডাৰলি কেয়াৰ পেলেটিভ কেয়াৰ মেণ্টেল হেল্থ ইমাৰ্জেঞ্চি কেয়াৰ খান বাৰ্ণছ ট্ৰমা আৰু এক্সিডেণ্ট নিচিনা লগা এডিশ্যনেল এক্সটেণ্ডেড পেকেজেছ দি শিকাই দিবলৈ আছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। জিলো ছফি মৰি যোৱাতে চিফ মিনিষ্টাৰ নিফিয়ৰি পৰা মনটোক জনাই দিছে। জন্ত কেভিপতি ছফি MLA 14th ছাউথ নাংগামী ওৱান এছেম্বলি কনষ্টিটুৱেঞ্চি লগা বাবা আছে। তাইতো আজি কহিমাৰে মৰি যাইছে। এটা কণ্ডোলেন্স মেছেজ দি চিফ মিনিষ্টাৰ পৰা কৈছে জিলো যোন বা ব্ৰিটিছ ইণ্ডিয়া লগা চৰকাৰ নিজেৰে 1940s প্ৰি ইণ্ডিপেণ্ডেন্স সময়তে আৰ্ডালি হিচাপে কাম কৰিছে আৰু পাছতে তাইতো জাখামা বেপ্টিষ্ট চাৰ্চি ডেকনিকতা হিচাপে সেৱা কৰিছে। ৰিঅ' পৰা জিলোলদেও কথা কমটি কোৱা মানুহ যোন বা হোতাই নিজৰ ফেচলাটো ঠিক লব এইটো লগতে মৰম আৰু সুৰক্ষিত কৰিয়া বাবা যোন বা নিজৰ বাচ্চাখন ভাল আৰু ইমানদাৰ বনাই দিছে। তাই মৰি যোৱা দি পৰিবাৰ আৰু জাখাম্বা বস্তি মানুহখন বা এটা ডাঙৰ মানুহ হাৰাই যাইছে যোন পৰা খালী জাগা বনাই দিয়াটো ভৰাবলৈ দুখ হ'ব বুলি চিফ মিনিষ্টাৰ বা কৈছে। ৰিঅ' পৰা চব লগতে তাইৰ লগা খুচি জীৱনৰ কাৰণে ঈশ্বৰৰ লগতে ধন্যবাদ দিবলৈ আৰু তাইৰ পৰা ৰাখিয়া ভাল আদাত ভাৱনা খান ইয়াত কৰিবলৈ আৰু এইটো লগা ভাল লিখাচিত মানি ৰাখিবলৈ বুলি অনুৰোধ কৰিছে চিফ মিনিষ্টাৰ বা এইটো মন দুখ থকা সময়তে তেওঁলোকৰ পৰিবাৰ বা মিলাই কিনে মন দুখ থকা পৰিবাৰ মেম্বাৰ্ছ লগতে কণ্ডোলেন্স জনাইছে। কৃষি বিজ্ঞান কেন্দ্ৰ কেফৰীৰ পৰা আজি ইণ্টাৰেক্টিভ মিটটো ছাইণ্টিষ্ট পলিচি মেকাৰ্ছ ইমপ্লিমেণ্টেশ্যন এজেঞ্চি আৰু প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ কেফৰীৰ লগত ৰাখিছে। কেফৰী DC তেমচুৱা তিলংকমৰ পৰা কৈছে খেতি কৰিয়াখন লগতে সুবিধা দিয়াটো কমিউনিটিৰ কাৰণে ছাষ্টেইনেবল ৰাস্তা এটা আছে। আইকাৰ ৰিজনেল কোৱৰ্ডিনেটৰ ডঃ এইচ কালিতাৰ পৰা কৈছে কে ষ্টেটি লাইফ ষ্টক কাৰণে বেছি পটেনচিয়েল থাকি আছে কেলে মানে ডিমাণ্ডটো বেছি আছে। তাৰ পৰা খেতি কৰিয়াখন লগত ইটো জাগাতে কাম কৰিবলৈ কৈছে। আৰু নাগালেণ্ড বোৰ্ড অব স্কুল এডুকেশ্যন বাই জনাই দিছে নেশ্যনেল বোৰ্ড ফৰ কোৱালিটি প্ৰমোশ্যন NBQP কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি নিজেদি কোৱালিটি ছামাৰ ফান কেম্প লগা সেকেন্ড এডিশন দো অনলাইন প্লেটফর্ম বা রাখবলে আছে। কেম্প লগা থিম দো সেফটি স্টার্স শাইনিং ব্রাইট উইথ কোয়ালিটি হিসাব রাখি আছে। এটা শ্যাম্পল করে কিনা কোয়ালিটি লগা দরকার দি জানানি পড়াই দিবলে আছে। কেম্প তো 15 April 2024 বা শুরু করে কিনে আর 30 June 2024 শেষ হবলে আছে। কোয়ালিটি সামার ফান কেম্পটি ভাগ লবলে কিন্ডার গার্ডেন বা 12th স্ট্যান্ডার্ড তক সব স্টুডেন্টস কারণে খোলা আছে। এনবিএসসি বা হেড অফ ইনস্টিটিউশনস লোকটি জানকারী জানাই দিব আর স্টুডেন্টস লগত ফান কেম্প দি ভাগ লবলে মনোথাই দিব অনুরোধ করেছে। দুসর জানকারী লবলে কারণে লিঙ্ক sfc.qci.org.in/camp/2024 ভিজিট করবলে পারিব। খবর শেষটি হেডলাইন্স দ্বারা জানাই দিয়ে আছে। ডিমাপুর চুমুকুটিমা অরুণাস নিউল্যান্ডে এইচ আই ভি থাকি মানুষ 9662 আছে। হেলথ অফিসিয়ালস পর কেছে কে পি এল এইচ আই ভি এইডস রিপোর্ট না করে আর সমাজ দি সরম আর ভয় কারণে লকাই রক্ষার আসল দি বিশিওয়ালা হবলে আছে। নাগাল্যান্ড বা সবচেয়ে পহলাবার কারণে মিস ইউনিভার্স ইন্ডিয়া দে এই সাল ভাগ লবলে আছে। এন ভি সি ও বা স্টেট সরকার লোকটি খাড়া করে কেনা এন জি ওস পর অথরাইজ না করে কেনা পয়সা টাকা উঠাই থাকি আপর মাদা লগা ইত্যাদি সাত দিছে। আর স্টেট এন এইচ এম ডাইরেক্টর ডক্টর আক্ষসরী বা কেছে কমিউনিটি মোবিলাইজার্স কান্ড কমিউনিটি আর হেলথ সার্ভিসেস মা যদি রাস্তা খোলাই দিয়া খান আছে। আর আজি রাতে লাগা নাগামিজ খবর ইমান দি শেষ করে আছি। আপনি খান সব কারণে ভাল রাতে হবি।